ইব্রী অধ্যায় তিনি। এইকাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ ভাগী পবিত্ৰ ভাইবিলাক, আমি স্বীকাৰ কৰা পাচনি আৰু মহাপুৰোহিতলৈ অৰ্থাৎ যীশুলৈ মনোযোগ কৰা, যেনেকৈ মুচি ঈশ্বৰৰ গোটেই ঘৰৰ সম্বন্ধে বিশ্বাসী, তেনেকৈ তেওঁ নিজকে নিযুক্ত কৰা জনালৈ বিশ্বাসী। কিয়নো ঘৰতকৈ ঘৰ স্থাপন কৰাজনে যিমান অধিক সমাদৰ পায়, তেওঁ মুচিতকৈ সিমান অধিক গৌৰৱৰ যোগপাত্ৰ বুলি গণিত হল। কাৰণ প্ৰত্যেক ঘৰ কোনো জনাৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যিজনাই সকলোকে স্থাপন কৰিলে তেওঁ ঈশ্বৰ। আৰু যি যি কথা আগলৈ ক'বলগীয়া আছিল, সেই সকলোৰে সাক্ষ্য অৰ্থে মুচি হলে সেৱক হৈ ঈশ্বৰৰ গোটেই ঘৰৰ। এইকাৰণে পবিত্ৰ আত্মাই কোৱাৰ দৰে,
আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেন্তে বিদ্ৰোহৰ ঠাইত যেনেকৈ তেনেকৈ তোমালোকৰ হৃদয় কঠিন নকৰিবা, অৰণ্যৰ মাজত পৰীক্ষাৰ দিনা কৰাৰ দৰে নকৰিবা।
তাত তোমালোকৰ ওপৰ পুৰুষসকলে পৰীক্ষা চোৱাৰ দ্বাৰাই মোৰ পৰীক্ষা কৰিলে আৰু দুকুৰি বছৰলৈকে মোৰ কৰ্ম দেখিলে। তাৰ কাৰণে মই এই জাতিত বিৰক্ত হৈ গলো। তেওঁবিলাকে সদায় ভ্ৰান্ত চিত্তৰ লোক, কিন্তু তেওঁবিলাকে মোৰ পথ নাজানিলে। তাতে মই ক্ৰোধত এই শপত খালো, তেওঁবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।
হে ভাইবিলাক, সাৱধান! কিজানি কেনেবাকৈ জীৱন মই ঈশ্বৰৰ পৰা খহি পৰিবলৈ তোমালোকৰো কোনোজনাৰ অবিশ্বাসী দুষ্ট হৃদয় হ'ব। কিন্তু পাপৰ প্ৰবঞ্চনাৰে তোমালোকৰ কোনো যেন কঠিন হৈ নাযায়। এইকাৰণে আজি বোলা সময়টো থাকে মানে দিনে দিনে পৰস্পৰ উদগোৱা। কিয়নো আমি খ্ৰীষ্টৰ ভাগী হলো, কিন্তু আমাৰ দৃঢ় আশাৰ আৰম্ভণ যদি শেষলৈকৈ দৃঢ়কৈ ৰাখোঁ, তেহে ভাগী হওঁ। আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা,
তেন্তে বিদ্ৰোহৰ ঠাইত যেনেকৈ তেনেকৈ তোমালোকৰ হৃদয় কঠিন নকৰিবা।
এই যি কথা কৈছে, বাৰু কোন কোন মানুহেনো কথা শুনি বিদ্ৰোহ কৰিছিল? মিছৰ দেশৰ পৰা মুচিৰ হতুৱাই অনোৱা সকলোৱে নহয়নে? আৰু দুকুৰি বছৰলৈকে তেওঁ কোন মানুহত বিৰক্ত হৈছিল? সেই পাপ কৰাবিলাকত নহয়নে, যিবিলাকৰ শ অৰণ্যত পৰিল? আৰু এওঁবিলাকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব, তেওঁ এই যি শপত খালে ইয়াক বা কাৰ বিৰুদ্ধে কৰিলে? অবাধ্যবিলাকৰ বিৰুদ্ধে নহয়নে? ইয়াতে আমি দেখিবলৈ পাইছো যে অবিশ্বাসৰ কাৰণেই তেওঁবিলাকে সোমাব নোৱাৰিলে।